প্রথম কৰিন্থিয়া অধ্যায় সাত। তোমালোকে যি যি কথাৰ বিষয়ে লিখিছিলা তাৰ উত্তৰ এই, পুৰুষে তিৰোতা মানুহক স্পৰ্শ নকৰাই ভাল, কিন্তু ব্যভিচাৰ নহবলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্য হওক আৰু প্ৰতিজনী তিৰোতাৰো নিজা স্বামী হওক। স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্যায়ো স্বামীক তেওঁৰ পাবলগা দিয়ক। ভাৰ্যাৰ তেওঁৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে। সেইদৰে স্বামীৰো তেওঁৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে। তোমালোকে ইজনে সিজনক বঞ্চিত নকৰিবা, কেৱল প্ৰাৰ্থনাত মন দিবলৈ দুয়ো এক পৰামৰ্শ হৈ কিছুকাল পৃথকে থাকিব পাৰা। পাছে ইন্দ্ৰিয়ৰ অধৈৰ্যৰ কাৰণে চয়তানে যেন তোমালোকক পৰীক্ষাত নেপেলায়, এই নিমিত্তে পুনৰাই আহি একে লগ হবা। তথাপি এই কথা আজ্ঞাৰ দৰে কৈছো, এনে নহয়, অনুমতি মাথোন দিছো। আটাই মানুহ যেন মোৰ নিচিনা হয় মোৰ এই ইচ্ছা। কিন্তু এজনে এক প্ৰকাৰে, আনজনে আন প্ৰকাৰে, এইদৰে প্ৰতিজনে নিজ নিজ বৰ ঈশ্বৰৰ পৰা পালে। অবিবাহিত আৰু বিধৱাবিলাকলৈ মই এই কথা কৈছো, তেওঁবিলাকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে তেন্তে ভাল, কিন্তু যদি ইন্দ্ৰিয় দমন কৰিব নোৱাৰে তেন্তে বিয়া কৰক, কিয়নো কামাগ্নিয়ে দহাতকৈ বিয়া কৰোৱাই ভাল। কিন্তু বিবাহিত মানুহবিলাকক মই আজ্ঞা দিছো, মই নহয় কিন্তু প্ৰভুৱে দিছে, ভাৰ্যাই স্বামীক ত্যাগ নকৰক, কিন্তু যদিও কৰে তথাপি বিয়া নোহোৱাকৈ থাকক, নাইবা স্বামীৰে সৈতে মিল হওক আৰু স্বামীয়েও ভাৰ্যাক ত্যাগ নকৰক। আৰু আনবিলাকলৈ প্ৰভুৱে নহয় মইহে কওঁ, কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্য থাকিলে যদি স্বামীয়ে সৈতে থাকিবলৈ তেওঁ সন্মত হয় তেন্তে স্বামীয়ে তেওঁক ত্যাগ নকৰে। আৰু কোনো তিৰোতাৰ বিশ্বাস নকৰা স্বামী থাকিলে যদি তেওঁৰ সৈতে থাকিবলৈ স্বামী সন্মত হয় তেন্তে তেওঁ সেই স্বামীক ত্যাগ নকৰক, কিয়নো বিশ্বাস নকৰা স্বামী সেই ভাৰ্যাত পবিত্ৰকৃত হ'ল আৰু বিশ্বাস নকৰা ভাৰ্যাও সেই ভাইত পবিত্ৰকৃত হ'ল। এনে নোহোৱা হ'লে তোমালোকৰ সন্তানবিলাকো অসুচি হলহেঁতেন, কিন্তু এতিয়া সিহঁত পবিত্ৰ। তথাপি বিশ্বাস নকৰাজনে যদি এৰি যায় তেন্তে যাও, এনে কথাত ভাই বা ভনী দাসত্বত বন্ধ নহয়, কিন্তু শান্তিৰে থাকিবলৈহে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। কিয়নো হে নাৰী, তুমি তোমাৰ স্বামীৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰিবা তাৰ বিষয়ে কি জানা? আৰু হে পুৰুষ, তুমিও তোমাৰ তিৰোতাৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰিবা তাৰ বিষয়ে কি জানা? কেৱল প্ৰভুৱে যাক যেনে ভাগ দিলে আৰু যেনে অৱস্থাত ঈশ্বৰে আমন্ত্ৰণ কৰিলে সেই অনুসাৰে তেওঁ চলক। এইদৰে সকলো মণ্ডলীত মই নিয়ম কৰিছো। সুন্নত হোৱা অৱস্থাত কোনোবা আমন্ত্ৰিত হ'লনে? তেওঁ সুন্নত হোৱাতে থাকক। সুন্নত নোহোৱা অৱস্থাত কোনোবা আমন্ত্ৰিত হৈছেনে? তেওঁক সুন্নত কৰা নহওক। সুন্নত একো নহয় আৰু অসুন্নতো একো নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাইহে সাৰ। যে যি অৱস্থাত আমন্ত্ৰিত হ'ল তেওঁ সেই অৱস্থাতেই থাকক। তুমি দাস অৱস্থাত আমন্ত্ৰিত হ'লানে? একো চিন্তা নকৰিবা, বৰং মুক্ত হ'ব পাৰিলে তাৰ ব্যৱহাৰ কৰা, কিয়নো যিজন দাস অৱস্থাত প্ৰভুত আমন্ত্ৰিত হয় তেওঁ প্ৰভুৰ মুক্তজন। সেইদৰে যিজন মুক্ত অৱস্থাত আমন্ত্ৰিত হয় তেওঁ খ্ৰীষ্টৰ দাস। তোমালোক মূল্যৰে কিনা হলা, মানুহৰ দাস নহবা। হে ভাইবিলাক, প্ৰতিজন যি অৱস্থাত আমন্ত্ৰিত হ'ল তেওঁ সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকক। কিন্তু কুমাৰীবিলাকৰ বিষয়ে মই প্ৰভুৰ আজ্ঞা পোৱা নাই, তথাপি বিশ্বাসী হ'বলৈ মই প্ৰভুৰ পৰা অনুগ্ৰহ পোৱা লোকৰ দৰে পরামৰ্শ দিছো। এতেকে বোধ কৰো হবলৈ উদ্যত হোৱা দুখৰ নিমিত্তে এই ভাল, অৰ্থাৎ মানুহ এনেই থকা ভাল। তুমি ভাৰ্যাৰে সৈতে বন্ধা হৈছানে? মুক্ত হবলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্যাৰ পৰা মুক্ত হৈছানে? ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা, কিন্তু বিয়া কৰিলেও তুমি পাপ নকৰা। আৰু কুমাৰী বিয়া হলেও তেওঁ পাপ নকৰে, তথাপি তেনেকুৱাবিলাকলৈ শাৰীৰিক ক্লেশ ঘটিব। আৰু তোমালোকলৈ মোৰ মৰম লাগিছে, কিন্তু হে ভাইবিলাক, মই ইয়াকে কওঁ, সেই কাল চুটি কৰা হৈছে। এতিয়াৰ পৰা ভাৰ্যা থকাবিলাক ভাৰ্যা নথকাৰ নিচিনা, ক্ৰন্দন কৰাবিলাক ক্ৰন্দন নকৰাৰ নিচিনা, আনন্দ কৰাবিলাক আনন্দ নকৰাৰ নিচিনা, আৰু যিবিলাকে কিনে তেওঁবিলাক সম্পত্তি নথকাৰ নিচিনা, আৰু যিবিলাকে সংসাৰ ব্যৱহাৰ কৰে তেওঁবিলাক তাৰ অতিৰিক্ত ব্যৱহাৰ নকৰাৰ নিচিনা হওক, কিয়নো এই সংসাৰৰ আকাৰ প্ৰকাৰ অতীত হ'ব লাগিছে। কিন্তু তোমালোকে যেন চিন্তা নকৰাকৈ থাকা মোৰ এই ইচ্ছা। অবিবাহিতজনে প্ৰভুৰ বিষয় অৰ্থাৎ প্ৰভুক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব তালৈহে চিন্তা কৰে, কিন্তু বিবাহিতজনে সংসাৰৰ বিষয় অৰ্থাৎ ভাৰ্যাক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব তালৈহে চিন্তা কৰে। সেইদৰে বিবাহিতা তিৰোতা আৰু কুমাৰী এই উভয়ৰ মাজতো প্ৰভেদ আছে। শৰীৰ আৰু মনো যেন পবিত্ৰ হয়, এইকাৰণে অবিবাহিতাজনীয়ে প্ৰভুৰ বিষয়ে চিন্তা কৰে, কিন্তু বিবাহিতাজনীয়ে সংসাৰৰ বিষয়ে অৰ্থাৎ স্বামীক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব তালৈহে চিন্তা কৰে। তোমালোকৰ ডিঙিত ফান্দ পেলাবলৈ নহয়, কিন্তু তোমালোকে যেন শিষ্টাচৰণ কৰা আৰু থিৰ মনেৰে প্ৰভুত আসক্ত হৈ থকা। এইকাৰণে তোমালোকৰ হিতৰ অৰ্থেহে এই কথা কৈছো। তথাপি কোনো মানুহে যদি তেওঁলৈ দিব খোজা কুমাৰীৰ ডেকাকাল পাৰ হৈ গলে তেওঁ তাইলৈ অশিষ্টাচৰণ কৰিছো বুলি ভাবে, আৰু যদি বিয়া কৰিবৰ প্ৰয়োজন হয় তেন্তে তেওঁ যি ইচ্ছা কৰে তাকে কৰক, তাত পাপ নাই, তেওঁলোকে বিয়া কৰক। কিন্তু যিজনে মনতে থিৰ কৰি নিজে নিজৰ ইচ্ছাৰ কৰ্তা হৈ বিয়াৰ প্ৰয়োজন নাই বুলি তেওঁলৈ দিব খোজা কুমাৰীক কুমাৰীকৈ ৰাখিবলৈ মন নিশ্চয় কৰিলে তেওঁ ভাল কৰ্ম কৰিব। এতেকে যিজনে তেওঁলৈ দিব খোজা কুমাৰীক বিয়া কৰায় তেওঁ ভাল কৰে, বিয়া নকৰোৱাজনে তাতকৈও ভাল কৰ্ম কৰিব। স্বামী যিমান দিন জীৱিত হৈ থাকে সিমান দিনলৈকে ভাৰ্যা বন্ধা হৈ থাকে, কিন্তু স্বামী নিদ্ৰিত হলে তেওঁ মুক্ত হৈ কেৱল প্ৰভুত বিশ্বাস কৰা যিজনলৈ ইচ্ছা হয় সেইজনে সৈতে বিয়া হ'ব পাৰে। কিন্তু তাতকৈ এনেই থাকিব পাৰিলে মোৰ বিবেচনাত তেওঁ সুখী, আৰু ময়ো ঈশ্বৰৰ আত্মা পাইছো বুলি ভাবিছো।